পংকজ নাথ ভট্টাচাৰ্যই এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ন অক্টোবৰলৈকে নেৰানেপেৰা বৰষুণ হৈ থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি মাজুলীৰ শ্ৰীৰাম চাপৰিত 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় মুকলি ছিকিমত আকস্মিক বানত আবদ্ধ হৈ পৰা অসমৰ 160গৰাকী শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰৰ দুজন জ্যেষ্ঠ বিষয়া প্ৰেৰণ এছিয়ান গেমছত ভাৰতৰ 25টা সোণসহ 100টা পদক অৰ্জন অন্তিম দিনা মহিলাৰ কাবাডীত ভাৰতৰ ৰূপৰ পদক জয় আৰু আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া দুখন খেলৰ এখনত আফগানিস্তান বাংলাদেশৰ আৰু আনখনত দক্ষিণ আফ্ৰিকা শ্ৰীলংকাৰ মুখামুখি বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি 9 অক্টোবৰলৈকে ৰাজ্যৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণ হৈ থাকিব বতৰ বিজ্ঞান কেন্দ্ৰটোৱে ৰাজ্যৰ বহুকেইখন জিলাত ৰেড এলাৰ্ট আৰু য়েল্ল' এলাৰ্ট জাৰি কৰিছে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত বজ্ৰপাতৰ সৈতে আকাশ ডাৱৰীয়া হৈ থাকিব বুলি কেন্দ্ৰটোৱে প্ৰকাশ কৰিছে বঙাইগাঁও ধুবুৰী গোৱালপাৰা কামৰূপ পশ্চিম কাৰ্বি আংলং ডিমা হাছাও জিলাত অত্যধিক বৰষুণৰ আশংকাৰে ৰেড এলাৰ্ট জাৰি কৰা হৈছে আনহাতে কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা নলবাৰী ওদালগুৰি দৰং কামৰূপ মহানগৰ মৰিগাঁও নগাঁও লখিমপুৰ ধেমাজি তিনিচুকীয়া কাৰ্বি আংলং কাছাৰ কৰিমগঞ্জ জিলাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ শ্ৰীৰাম চাপৰিত আজি 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় মুকলি কৰিব এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত সাংসদ প্ৰদান বৰুৱা সাংসদ তপন কুমাৰ গগৈ মাজুলীৰ বিধায়ক ভুৱন গাম আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী উপস্থিত থাকিব এই আয়ুৰ্বেদিক চিকিৎসালয়খনে মাজুলীবাসীক চিকিৎসাৰ ক্ষেত্ৰত বহুখিনি সকাহ দিব বুলি আশা কৰা হৈছে শিক্ষা সেতু এপৰ জৰিয়তে ৰাজ্যত দৈনিক 190,000 শিক্ষক শিক্ষয়িত্ৰীয়ে উপস্থিতিৰ তথ্য সন্নিৱিষ্ট কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰমেশ চৌধুৰীয়ে বৰপেটাত কালি শিক্ষা বিভাগৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই তথ্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে 3 অক্টোবৰৰ পৰা ৰাজ্যৰ শিক্ষাখণ্ডত বাধ্যতামূলকভাৱে প্ৰৱৰ্তন কৰা শিক্ষা সেতু এপৰ সন্দৰ্ভত সাংবাদিকৰ সৈতে মত বিনিময় কৰে ৰাজ্যত কালিৰ দিনটোত 90% ছাত্ৰ ছাত্ৰী বিদ্যালয়ত উপস্থিত থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰো তথ্য দাঙি ধৰে জিলাখনত কৰ্মৰত মুঠ 11,758গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ ভিতৰত 1,165গৰাকী কালি বিদ্যালয়ত অনুপস্থিত থাকে এই সন্দৰ্ভত অনুসন্ধান কৰিবলৈ বৰপেটাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিদ্যালয় শিক্ষা বিভাগক নিৰ্দেশ দিয়ে ডাঃ চৌধুৰীয়ে জিলাখনৰ অন্যান্য উন্নয়নমূলক কাম কাজৰ এখন পৰ্যালোচনা বৈঠকতো ভাগ লয় ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে কলগাছিয়াত তিতাপানী গাঁও পঞ্চায়তত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে ডাঃ চৌধুৰীয়ে ৰূপচি উন্নয়ন খণ্ডত নিৰ্মাণ কৰিবলগীয়া 13টা অংগনবাড়ী কেন্দ্ৰৰো আধাৰশিলা কৰে ৰাজ্য চৰকাৰে ছিকিমত আকস্মিক বানত আবদ্ধ হৈ পৰা অসমৰ শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে দুজন জ্যেষ্ঠ বিষয়া প্ৰেৰণ কৰিছে ছিকিমৰ ৰংপো আৰু মাজিটৰ অঞ্চলত অসমৰ 160গৰাকী শিক্ষাৰ্থী আবদ্ধ হৈ থকা বুলি অৱগত হোৱাৰ পাছতে ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে এই ব্যৱস্থা গ্ৰহণ কৰে ইফালে কেন্দ্ৰীয় চৰকাৰে ছিকিমলৈ প্ৰায় 45 কোটি টকাৰ দুৰ্যোগ সাহায্য প্ৰদানত অনুমতি জনাইছে এই ধনৰাশি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা 2023-24 বৰ্ষৰ বাবে ৰাজ্যখনলৈ আগবঢ়াইছে গৃহ মন্ত্ৰালয়ে আকস্মিক বানত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিবলৈ আন্তঃ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল গঠন কৰিছে মন্ত্ৰালয়ে জনোৱা মতে দলটোৱে অতি সোনকালে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু ইয়াৰ মূল্যায়নৰ ভিত্তিত ছিকিমলৈ অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন জনোৱা হ'ব পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ সময়মতে ৰচদ পাতিৰ সাহায্য আগবঢ়াইছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ আৰু সেনা জোৱানৰ পৰ্যাপ্ত দলৰ লগতে প্ৰয়োজনীয় অনুসন্ধান আৰু উদ্ধাৰৰ সঁজুলিও প্ৰেৰণ কৰা হৈছে ছিকিমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনসাধাৰণক তিস্তা নদীৰ অৱবাহিকাত গুলী বাৰুদকে ধৰি আন বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হলে সেইসমূহ ততালিকে ৰাজ্যিক তাৎক্ষণিক অভিযান কেন্দ্ৰ অথবা জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিবলৈ আহান জনাইছে ৰাজ্যৰ শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত গুৱাহাটীত আজি 318গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব এই নিযুক্তি সমাৰোহত শিক্ষামন্ত্ৰী ডাঃ ৰমেশ চৌধুৰীকো মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অনুষ্ঠানত প্ৰাথমিক শিক্ষা বিভাগত 241গৰাকী দিব্যাংগ প্ৰাৰ্থী উচ্চ শিক্ষাত সহকারী অধ্যাপক আৰু অন্যান্য পদত 27গৰাকী আৰু এছ চি ই আৰ টিৰ বিভিন্ন পদত 50গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কালি সমাগত খেল মহাৰণৰ লগো, খেলৰ জাৰ্চি আৰু শীৰ্ষ সংগীত উদ্বোধন কৰে। লগতে খেল মহাৰণৰ শুভংকৰ প্ৰতীক দদান মুকলি কৰা হয়। শীৰ্ষ সংগীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত হ'বলগীয়া এই খেল মহাৰণ অহা 1 নৱেম্বৰৰ পৰা 10 জানুৱাৰীলৈকে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব। এই খেল মহাৰণত 5টা ক্ৰীড়া শাখাত প্ৰায় 50 লাখ ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব। ৰাজ্যৰ ক্ৰীড়া সংস্থা, স্থানীয় যুৱ সংঘ, প্ৰবীণ আৰু জ্যেষ্ঠ ক্ৰীড়াবিদসকলক যৌথ কৰি এই ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰা হ'ব। প্ৰতিযোগিতাসমূহ গাঁও পঞ্চায়ত আৰু পৌৰ নিকায়, বিধানসভা সমষ্টি, জিলা আৰু ৰাজ্যিক এই 4টা পৰ্যায়ত অনুষ্ঠিত হ'ব। ৰাজ্যিক পৰ্যায়ৰ খেলসমূহ গুৱাহাটী, ডিব্ৰুগড়, শোণিতপুৰ, কোকৰাঝাৰ, শিলচৰ আৰু ডিফুত অনুষ্ঠিত হ'ব। এই খেল মহাৰণত এথলেটিকছ, ফুটবল, কাবাডী, ভলীবল আৰু খো খো এই 5বিধ খেল সামৰি লোৱা হৈছে। প্ৰতিযোগিতাসমূহ 19 বছৰ অনুৰ্ধৰ পুৰুষ আৰু মহিলা আৰু 19 বছৰৰ ঊৰ্ধৰ পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে 4টা শাখাত অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰে সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ 2023ৰ বাবে মনোনয়ন আহ্বান কৰিছে। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে দৈনন্দিন জীৱনৰ নায়কসকললৈ এই সন্মান প্ৰদান কৰা হয়। জনসাধাৰণে নিজৰ নাম বা সমাজ জীৱনলৈ পৰিৱৰ্তন অনা অন্য কোনো ব্যক্তিৰ নাম এই বঁটাৰ বাবে মনোনীত কৰিব পাৰে। আছাম চিভিলিয়ান এৱাৰ্ডছ assam.gov.in পৰ্টেলযোগে অথবা জিলা আয়ুক্তৰ যোগেদি লাভ কৰা মনোনয়নহে এই বঁটাৰ বাবে যোগ্য বিবেচিত হ'ব বুলি এটা চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। অহা 31 অক্টোবৰৰ ভিতৰত নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে মনোনয়ন দাখিল কৰিব লাগিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি চিৰাং জিলাৰ ভৱানীপুৰত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে। যাত্ৰাৰ শেষত অনুষ্ঠিত সভাত অংশ লৈ জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে মেৰী মাটি মেৰা দেশ কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। এই অমৃত কলহ যাত্ৰাত মন্ত্ৰীগৰাকীৰ লগতে চিৰাং জিলাৰ আয়ুক্ত আৰু ছিডলি বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী উপস্থিত থাকে। নগাঁও জিলাতো কালি মেৰী মাটি মেৰা দেশ অভিযানৰ অধীনত অমৃত কলহ যাত্ৰাৰ আয়োজন কৰা হয়। জিলাখনৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত চহৰীয়া গাঁও পঞ্চায়তত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ উপস্থিত থাকে। 1000ৰো অধিক লোকে অংশগ্ৰহণ কৰা এই অমৃত কলহ যাত্ৰাত জিলাখনৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তয়ো অংশগ্ৰহণ কৰে। যাত্ৰাৰ শেষত সংগৃহীত মাটিখিনি চহৰীয়া গাঁও পঞ্চায়তত জমা কৰা হয়। মৰিগাঁও জিলাৰ কোঁৱৰ গাঁৱতো অমৃত কলহ যাত্ৰাৰ আয়োজন কৰা হয়। তিৱা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত স্থানীয় ৰাইজৰ লগতে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে অংশগ্ৰহণ কৰে। ইউনেস্কোৰ উত্তৰ পূব এছিয়াৰ বিশেষজ্ঞ প্ৰতিনিধি ছিংগাপুৰৰ লিম সিং ছিয়াঙৰ নেতৃত্বত বিশেষজ্ঞৰ এটা দল আজি ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হ'ব। বিশেষজ্ঞ দলটোৱে 3দিন মৈদাম ক্ষেত্ৰত তথ্য আৰু সমল সংগ্ৰহৰ লগতে মৈদামৰ ঐতিহাসিক গুৰুত্ব বিচাৰ কৰি প্ৰতিবেদন দাখিল কৰিব। এই প্ৰতিবেদনৰ আধাৰতে চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাটো নিৰ্ভৰ কৰিব। ইতিমধ্যে মৈদামস্থলীত থকা 28টা মৈদাম চাফ চিকুণ কৰি তোলা হৈছে। ইউনেস্কোৰ এই বিশেষ প্ৰতিনিধি দলটোক আদৰিবলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগ, প্ৰত্নতত্ব সঞ্চালকালয় অসম, শিৱসাগৰ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ লগতে স্থানীয় ৰাইজ সাজু হৈ উঠিছে। অহা 9 অক্টোবৰৰ বিয়লি পৰ্যন্ত বিশেষজ্ঞৰ দলটোৱে মৈদাম এলেকাৰ বিভিন্ন তথ্য সমল সংগ্ৰহ কৰি ছিংগাপুৰলৈ ৰাওনা হ'ব। শিৱসাগৰ জিলাৰ চেঙেলিবাৰী গন্ধিয়া নপাম গাঁৱৰ নীলাক্ষী চেতিয়াই নিজৰ ঘৰতে চিৰা মিল স্থাপন কৰি আত্মসংস্থাপনৰ নিদৰ্শন দাঙি ধৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পি এম এফ এম ই আঁচনিৰ অধীনত লাভ কৰা 2 লাখ টকাৰ ঋণৰ ধনেৰে মহিলাগৰাকীয়ে চলিত বছৰত এই মিল স্থাপন কৰিছিল। মহিলাগৰাকী ঘৰত স্থাপন কৰা এই ক্ষুদ্ৰ উদ্যোগত উৎপাদিত চিৰাই এতিয়া স্থানীয় বজাৰ দখল কৰিবলৈ সমৰ্থ হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8 বজাৰ দৃষ্টিপাত অনুষ্ঠানত ডিজিটীয় সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত গণমাধ্যম বিশেষজ্ঞ ছলিক খান অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে বিশ্বনাথ, হোজাই আৰু তামোলপুৰ জিলাৰ পৰা অংশকালীন সংবাদদাতা পদৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে 20 অক্টোবৰৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থী স্নাতকোত্তৰ ডিপ্লমা, সাংবাদিকতাৰ স্নাতক বা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। বয়স 24ৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে প্ৰাৰ্থী জিলা মুখ্য কাৰ্যালয়ৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা হ'ব লাগিব। ইয়াৰ লগতে প্ৰাৰ্থীৰ ন্যূনতম দুবছৰৰ সাংবাদিকতাৰ অভিজ্ঞতা থকা হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীয়ে একপি পাছপৰ্ট আকাৰৰ ফটোসহ স্বপৰ্যায়িত নথি 20 অক্টোবৰৰ ভিতৰত ডাকযোগে অথবা নিজে আকাশবাণী গুৱাহাটীৰ চানমাৰী কাৰ্যালয়ত জমা দিব লাগিব। আবেদন পত্ৰসমূহ হেড অফিচ আকাশবাণী গুৱাহাটী চানমাৰী গুৱাহাটী 78100 প্ৰেৰণ কৰিব লাগিব। চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই 100টা পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। কালি মুঠ 96টা পদক অৰ্জন কৰাৰ পাছত আজি ভাৰতে 4টা পদক লাভ কৰিবলৈ সমৰ্থ হয়। ভাৰতে আজি মহিলাৰ কাবাডী আৰু আছাৰীত সোণৰ পদক অৰ্জন কৰে। মহিলা কাবাডীৰ ফাইনেলত চাইনিজ টাইপেক পৰাস্ত কৰি ভাৰতে সোণৰ পদক লাভ কৰে। আনহাতে আৰ্চাৰীৰ ব্যক্তিগত কম্পাউণ্ড শাখাত ভাৰতে 2টা সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। মহিলাৰ ব্যক্তিগত কম্পাউণ্ড শাখাত ভাৰতৰ জ্যোতি সুৰেখাই সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে অদিতি স্বামীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শাখাত ওজাছ দেউতালে সোণৰ পদক অৰ্জন কৰে। এই শাখাত অভিষেক বাৰ্মাই ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। ইপিনে ভাৰতে লাভ কৰা এই চমকপ্ৰদ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটৰ ফাইনেলত ভাৰত আজি আফগানিস্তানৰ বিৰুদ্ধে খেলিব। আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। ধৰমশালাত পুৱা 10:30 বজাৰ পৰা হ'বলগীয়া খেলখনত আফগানিস্তান বাংলাদেশৰ মুখামুখি হ'ব। দিল্লীত বিয়লি 2 বজাৰ পৰা হ'বলগীয়া আনখন খেলত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। ইপিনে পাকিস্তানে কালি হায়দৰাবাদত অনুষ্ঠিত বিশ্বকাপৰ নিজৰ প্ৰথমখন খেলত নেডাৰলেণ্ডছক 81 ৰাণত পৰাস্ত কৰে। খেলখনত নেডাৰলেণ্ডছে 287 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 41 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 250 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি 49 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 286 ৰাণ সংগ্ৰহ কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে।
সীমাহীন প্ৰতীক্ষা তথা জল্পনা কল্পনাৰ অন্তত আজি ইতিহাস প্ৰসিদ্ধ চৰাইদেউৰ পবিত্ৰ মৈদাম পৰিদৰ্শন কৰিব ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থান মূল্যায়নৰ বিশেষজ্ঞ দলে। বিশ্ব পৰ্যটন মানচিত্ৰত জিলিকি উঠিব চৰাইদেউ মৈদাম, এই শিৰোনামেৰে এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি। ৰাজ্য উদীয়মান যুৱক যুৱতীসকলৰ মাজত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰাৰ মানসেৰে ৰাজ্য চৰকাৰে অহা 1 নৱেম্বৰৰ পৰা 10 জানুৱাৰীলৈকে অনুষ্ঠিত কৰিবলগীয়া খেল মহাৰণৰ 50 লাখ খেলুৱৈয়ে 5টা ক্ৰীড়াত অংশগ্ৰহণ কৰিব। এই বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৃত্ৰিম বানত জলমগ্ন গুৱাহাটী, ভূমিস্খলন পানীৰ ঢলত জলবন্দী জনসাধাৰণৰ প্ৰাত্যহিক জীৱন যাত্ৰা ব্যাহত। নৈমীয় বাৰ্তাৰ দৈনিক অগ্ৰদূত, দৈনিক অসম আৰু দ্য আছাম ট্ৰিবিউন কাকতে এই বাতৰিৰ প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। চূড়ান্ত লক্ষণশীল মুছলিম দেশ ইৰাণৰ মৌলবাদী চৰকাৰৰ বিৰুদ্ধে মহিলাৰ অধিকাৰৰ বাবে অহৰ্নিশে যুঁজ দি অহা কাৰাবন্দী নেত্ৰী নাৰ্গিছ মহম্মদী 2023 চনৰ শান্তিৰ নবেল বঁটাৰে বিভূষিত কৰা হৈছে। ইৰাণৰ জেল কোঠৰীত নাৰ্গিছ নাপালে নবেল বঁটাৰ খবৰ, এই শিৰোনামেৰে এই বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম 20 ইউনিভাৰ্চিটি 338 কলেজেছ য়েট টু গেট নাক একেডিটেশ্যন। বিৰোধী নেতাক লক্ষ্য কৰি পশ্চিমবংগ, কৰ্ণাটক, তামিলনাডুকে আদি কৰি 5খন ৰাজ্যক ইডি আয়কৰৰ ব্যাপক তালাচী, এই বাতৰি দৈনিক জনভূমিৰ কাকতে মুখ্য বাতৰিৰ স্থান দিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা 9 অক্টোবৰলৈকে নেৰানেপেৰা বৰষুণ হৈ থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি মাজুলীৰ শ্ৰীৰাম চাপৰিত 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় মুকলি। ছিকিমত আকস্মিক বানত আবদ্ধ হৈ পৰা অসমৰ 160 গৰাকী শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰৰ 2জন জ্যেষ্ঠ বিষয়া প্ৰেৰণ। এছিয়ান গেমছত ভাৰতৰ 25টা সোণসহ 100টা পদক অৰ্জন। অন্তিম দিনা মহিলাৰ কাবাডীত ভাৰতৰ ৰূপৰ পদক জয়। আৰু আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া 2খন খেলৰ এখনত আফগানিস্তান বাংলাদেশৰ আৰু আনখনত দক্ষিণ আফ্ৰিকা শ্ৰীলংকাৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।